মথি অধ্যায় বাৰ। সেই সময়ত যীশু বিশ্ৰামবাৰে শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যবিলাকৰ ভোক লাগিলত থোক ছিঙি ছিঙি খাব ধৰিলে। কিন্তু ফৰিচীবিলাকে তাকে দেখি তেওঁক ক'লে,
চাওক, যি কৰ্ম বিশ্ৰামবাৰে কৰিব নাপায় তাক আপোনালোকৰ শিষ্যবিলাকে কৰিছে।
তেতিয়া তেওঁলোকক ক'লে,
দায়ুদ আৰু তেওঁৰ লগত থকাবিলাকৰ ভোক লাগিলত কেনেকৈ তেওঁ ঈশ্বৰৰ গৃহত সোমাই পুৰোহিতৰ বাহিৰে বিধিমতে খাব নোপোৱা দৰ্শন পিঠা খাই তেওঁ আৰু তেওঁৰ লগত থকাবিলাকে যি কৰ্ম কৰিলে তাক তোমালোকে পঢ়া নাইনে? নতুবা পুৰোহিতসকলে বিশ্ৰামবাৰে ধৰ্মধামত বিশ্ৰাম দিন উলংঘন কৰিও যে নিৰ্দোষী হয় তাক বিধান শাস্ত্ৰত পঢ়া নাইনে? কিন্তু মই তোমালোকক কওঁ, ধৰ্মধামতকৈও মহান এজনা ইয়াত আছে, আৰু মই বলিদান নোখোজো, দয়াহে খোজো। তোমালোকে এই বচনৰ অৰ্থ জনা হলে নিৰ্দোষীবিলাকক দোষী নকৰিলাহেঁতেন, কিয়নো মানুহৰ পুত্ৰ বিশ্ৰামবাৰৰ অধিপতি।
পাছে তেওঁ সেই ঠাইৰ পৰা গৈ তেওঁবিলাকৰ নামঘৰত সোমাল, আৰু চোৱা, শুকান হতীয়া এজন মানুহ আছিল। তেতিয়া যীশুক অপবাদ দিবৰ আশয়েৰে তেওঁবিলাকে তেওঁক সুধিলে,
বিশ্ৰামবাৰে সুস্থ কৰিব পায়নে?
তাতে তেওঁবিলাকক ক'লে,
তোমালোকৰ মাজত কোনো মানুহৰ যদি এটা মেৰ থাকে আৰু সেই মেৰ বিশ্ৰামবাৰে গাতত পৰিলে তেওঁ তাক ধৰি নুতুলিব, এনে কোন আছে? তেন্তে মেৰতকৈ মানুহ কিমান বহুমূলীয়া! এই হেতুকে বিশ্ৰামবাৰে ভাল কৰ্ম কৰিব পায়।
তেতিয়া তেওঁ সেই মানুহজনক ক'লে,
তোমাৰ হাত মেলা।
তাতে তেওঁ হাত মেলিলত আনখনৰ নিচিনা সম্পূৰ্ণ সুস্থ হ'ল। কিন্তু ফৰিচীবিলাকে বাহিৰলৈ গৈ কেনেকৈ তেওঁক বিনষ্ট কৰিব পাৰে তেওঁৰ বিৰুদ্ধে এনে মন্ত্ৰণা কৰিলে। কিন্তু যীশুৱে তাকে জানি তাৰ পৰা গুচি গ'ল। তাতে অনেকে তেওঁৰ পাছে পাছে গ'ল, আৰু তেওঁবিলাক সকলোকে সুস্থ কৰিলে, আৰু তেওঁক প্ৰকাশ কৰিবলৈ তেওঁবিলাকক নিষেধ কৰিলে। যীশুয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল।
চোৱা, মোৰ যি সেৱকক মই মনোনীত কৰিলোঁ, মোৰ যি প্ৰিয়জনাত মোৰ মন পৰম সন্তুষ্ট হৈছে, তেওঁৰ ওপৰত মোৰ আত্মা থম। তাতে তেওঁ পৰজাতিবিলাকক ন্যায় বিচাৰৰ সম্বাদ দিব। তেওঁ দণ্ডহায় নকৰিব, আতাহ নাপাৰিব, আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব। তেওঁ ন্যায় বিচাৰ জয়ীৰূপে প্ৰচলিত নকৰে মানে থেতেলা নল নাভাঙিব, ধোঁৱাই থকা শুলিতাও নুনুমাব, আৰু তেওঁৰ নামত পৰজাতিবিলাকে ভৰসা কৰিব।
তেতিয়া ভূতে পোৱা অন্ধ আৰু বোবা এজনক তেওঁৰ ওচৰলৈ অনা হ'ল, আৰু তেওঁ তাক সুস্থ কৰাত সেই বোবাই কথা ক'লে আৰু দৃষ্টিও পালে। তাতে সকলো লোকে বিস্ময় মানি ক'লে,
এওঁনো দাউদৰ সন্তান হ'ব পাৰেনে?
কিন্তু ফৰিচীবিলাকে তাকে শুনি ক'লে,
ভূতবোৰৰ ৰজা বালছবুবৰ সহায়ৰ অবিহনে ই ভূতক নেখেদায়।
তেতিয়া তেওঁবিলাকৰ ভাৱ জানি তেওঁলোকক ক'লে,
যিকোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, সেই ৰাজ্য উচ্ছন্ন হয়, আৰু যি নগৰ বা ঘৰ নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় সিও থাকিব নোৱাৰে। আৰু চৈতানেও যদি চৈতানক খেদায় তেন্তে সি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, এতেকে তাৰ ৰাজ্য কেনেকৈ থাকিব? আৰু মই যদি বেলছবুবৰ দ্বাৰাই ভূতক খেদাওঁ, তেন্তে তোমালোকৰ পুত্ৰবিলাকে কাৰ দ্বাৰাই খেদায়? এই হেতুকে তেওঁবিলাক তোমালোকৰ বিচাৰক হ'ব। কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতক খেদাওঁ, তেন্তে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ ওচৰ পালেহি। আৰু বলৱানজনক প্ৰথমে নেবান্ধিলে কেনেকৈ তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বান্ধিলেহে তাক লুট কৰিব। যিকোনো মূৰ ফলীয়া নহয় তেওঁ মোৰ বিপক্ষ, আৰু যিকোনোৱে মোৰ সৈতে নচপায় তেওঁ সিঁচি পেলায়। এই হেতুকে মই তোমালোকক কওঁ, মানুহবিলাকৰ সকলো পাপ আৰু নিন্দাৰ ক্ষমা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দাৰ ক্ষমা নহ'ব। আৰু যিকোনোৱে মানুহৰ পুত্ৰৰ বিৰুদ্ধে কথা কয় তেওঁ ক্ষমা পাব, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয় তেওঁ ইহলোকত বা পৰলোকতো ক্ষমা নাপাব। গছ আৰু তাৰ গুটিকো ভাল কৰা, নাইবা গছ আৰু তাৰ গুটিকো বেয়া কৰা, কিয়নো গুটিৰ দ্বাৰাই গছকো চিনা যায়। সেই সৰ্পৰ বংশ। তোমালোকে বেয়া হৈ কেনেকৈ ভাল কথা ক'ব পাৰা? কিয়নো মনৰ অধিক ভাৱৰ পৰা মুখে কথা কয়। ভাল মানুহে ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু বেয়া মানুহে বেয়া ভঁৰালৰ পৰা বেয়া দ্ৰব্য উলিয়ায়। কিন্তু মই তোমালোকক কওঁ, মানুহবিলাকে যিমান অনৰ্থক কথা কয়, মহাবিচাৰৰ দিনা সেই সকলো বিষয়েৰে উত্তৰ দিব লাগিব। কিয়নো তুমি নিজৰ বাক্যৰ দ্বাৰাই নিৰ্দোষী নাইবা নিজৰ বাক্যৰ দ্বাৰাই দোষী বুলি গণিত হবা।
তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকৰ কেইজনমানে তেওঁক উত্তৰ দি ক'লে,
হে গুৰু, আপোনাৰ পৰা আমি যিকোনো এটা চিন দেখিবলৈ ইচ্ছা কৰোঁ।
কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
এই কালৰ দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে, কিন্তু জোনা ভাৱবাদীৰ চিন বাহিৰে সিহঁতক আন কোনো চিন দিয়া নহ'ব। কিয়নো জোনা যেনেকৈ তিনদিন তিন ৰাতি বৰমাছৰ পেটত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনদিন তিন ৰাতি পৃথিৱীৰ ভিতৰত থাকিব। মহাবিচাৰত নিনবী নগৰৰ মানুহবিলাকে এই কালৰ মানুহবিলাকে সৈতে থিয় হৈ ইহঁতক দুখী কৰিব, কিয়নো তেওঁলোকে জোনাৰ ঘোষণাত মন পালতাইছিল। কিন্তু চোৱা, জোনাতকৈও মহান এজনা ইয়াত আছে। দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকে সৈতে উঠি ইহঁতক দুখী কৰিব, কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল। কিন্তু চোৱা, চলোমনতকৈও মহান এজনা ইয়াত আছে।
যেতিয়া অসুচী আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ফুৰি ফুৰি জিৰণি বিচাৰে, কিন্তু নাপায়। তেতিয়া সি কয়, মই যি ঘৰৰ পৰা ওলাই আহিলো, মোৰ সেই ঘৰলৈকে উলটি যাম, পাছে আহি তাক উদং, সৰা পোচা আৰু সজোৱা বৰুৱা দেখে। তেতিয়া সি গৈ নিজতকৈও দুষ্ট আন সাতোটা ভূতক লগত লৈ তাতে সোমাই নিবাস কৰে। সেই মানুহৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়। এই কালৰ দুষ্ট মানুহবিলাকলৈকো সেইদৰেই হ'ব।
তেওঁ লোকসমূহৰ আগত কথা কৈ থাকোঁতেই চোৱা, তেওঁৰ মাক আৰু ভায়েকবিলাকেও তেওঁৰে সৈতে কথা হ'বলৈ বিচাৰি বাহিৰত থিয় হৈ আছিল। তেতিয়া কোনো এজনে তেওঁক ক'লে,
চাওক, আপোনাৰ মাক আৰু ভায়েকবিলাকে আপোনাৰ লগত কথা হ'বলৈ বিচাৰি বাহিৰত থিয় হৈ আছে।
কিন্তু তেওঁক কোৱাজনক তেওঁ উত্তৰ দি ক'লে,
মোৰ আই কোন আৰু মোৰ ভাইবিলাক বা কোন?
তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকৰ ফাললৈ হাত মেলি ক'লে,
চোৱা, এওঁবিলাকেই মোৰ আই আৰু মোৰ ভাই। কিয়নো যিকোনোৱে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, মোৰ ভাই ভনী আৰু আয়ো তেওঁলোকহে।